ফোনটো অহাৰ কাৰণে কাট খাই গ'ল। চতুৰ্থ অংকৰ প্ৰথম দৃশ্যত কুলপতি কৰ্ণ আশ্ৰমলৈ উভতি অহাৰ সম্ভেদটো নাট্যকাৰে দিছে। তাৰ পৰৱৰ্তী দৃশ্যত নিজৰ তপস্যাৰ বলত এই বিবাহখনৰ কথা আৰু গান্ধৰ্ব বিবাহৰ ফলত শকুন্তলা অন্তঃসত্ত্বা হোৱাৰ কথাটো ঋষিয়ে গম পালে। ঋষিয়ে শকুন্তলাক ৰজাৰ ওচৰলৈ সোনকালেই পঠাবৰ কাৰণে আয়োজন কৰে আৰু বৰ ততাতৈয়াকৈ শকুন্তলাক ৰজাৰ ওচৰলৈ পঠাবলগীয়া হোৱাত অনুসূয়া আৰু প্ৰিয়ম্বদাই মনত বহুত দুখ পালে, যদিও সখীয়েকৰ বিদায়ৰ বাবে প্ৰয়োজনীয় দ্ৰব্য আহৰণ কৰিবলৈ ধৰিলে। বয় বস্তু গোটাই লৈ তেওঁলোক শকুন্তলাৰ ওচৰ পালেগৈ। পৰৱৰ্তী দৃশ্যত আশ্ৰমত থকা তাপসীসকলে শকুন্তলাক অভিনন্দন জনাইছে, আশীৰ্বাদ জনাইছে আৰু অনুসূয়া প্ৰিয়ম্বদাই সখীক গা পা ধুৱাই যথাযোগ্য সাজপাৰ আভূষণ আদি পিন্ধাই সজাই পৰাই তুলিবলৈ ধৰিছে। এনেতে দুজন ঋষি কুমাৰে বন দেৱতাসকলে শকুন্তলালৈ দিয়া উপহাৰ হিচাপে পাট কাপোৰ, লাক্ষাৰস আদি লৈ আহিছে। তোমালোকে মন কৰিবা, গোটেই ঘটনাক্ৰমটো ঠিকেই চলি আছিল, কিন্তু এইখিনিতে কি হ'ল, বনদেৱতাসকলে শকুন্তলালৈ কিছুমান উপহাৰ দিলে। এতিয়া সচৰাচৰ তোমালোকে বা আমি কেতিয়াও এনেকুৱা দৃশ্য দেখা নাপাওঁ যে গছবিৰিখে কথা ক'ব, গছবিৰিকে উপহাৰ প্ৰদান কৰিব, গছবিৰিকে আ অলংকাৰ পিন্ধাব, এনেকুৱা দৃশ্য আমি ক'তোৱে দেখা নাই। গতিকে এই চতুৰ্থ অংকত যিহেতু প্ৰকৃতিয়ে এনেকুৱা আচৰণ কৰিছে, গতিকে প্ৰকৃতিখনক এটা জীৱন্ত চৰিত্ৰ হিচাপে নাট্যকাৰে উপস্থাপন কৰিছে আৰু এইটোৱেই হৈছে এই চতুৰ্থ অংকৰ বিশেষত্ব। অৰ্থাৎ অন্যান্য জীৱন্ত মানৱ চৰিত্ৰৰ লগত প্ৰকৃতিও এটা জীৱন্ত চৰিত্ৰ, এইটোৱেই লক্ষণীয় দিশ। তাৰ পাছৰ দৃশ্যটিত বিদায়ৰ কাৰুণ্য দেখা পোৱা গৈছে, সকলোৰে অন্তৰ স্পৰ্শ কৰিছে এই কৰুণতাই। শকুন্তলাই আশ্ৰমৰ পৰা বিদায় লোৱাৰ সময়ত অকল সখীসকলেই নহয়, তাত কাশ্যপ অৰ্থাৎ কন্দমণিৰ কথা কোৱা হৈছে, তেওঁ দুখে সুখে ম্ৰিয়মান হৈ পৰিছে। তেওঁৰ দুচকু চঞ্চলীয়া হৈছে, মাত থকা থুকি হৈ পৰিছে, অন্তৰ উৎকণ্ঠাৰে ভৰি পৰিছে, কিবা হ'ব কিবা নহ'ব এনেকুৱাকৈ। কঠোৰ তাপস্বীজনে নিজৰ এই বিকলতা দেখি বিস্ময়ান্বিত হৈছে। অকল সেয়াই নহয়, আশ্ৰমৰ তৰু তৃণ গছ লতা চৰাই চিৰিকটি সকলো শকুন্তলাৰ বিদায়ত জয় পৰি গৈছে। মুনিবৰ কন্নই জীয়েকক উপদেশ বাণী শুনাইছে, সকলো পিতৃয়ে যেনেকৈ জীয়েকক আশীৰ্বাদ দিয়ে তেনেকৈ আশীৰ্বাদ দিছে, উপদেশ বাণী দিছে আৰু অন্তৰ উজাৰি আশীৰ্বাদ দিছে। শকুন্তলাই বাৰে বাৰে দেউতাকৰ ওচৰত বিদায়কালীন কাতৰতা প্ৰকাশ কৰিছে। ঋষিৰ আদেশ মতে শকুন্তলাৰ সৈতে লগত যাবলৈ ওলাইছে সাংগৰৱ আৰু শাৰদত্ত আৰু গৌতমী। এইটো এটা প্ৰশ্ন হ'ব যে শকুন্তলাক আগবঢ়াবলৈ কোন কোন গৈছিল, সাংগৰৱ, শাৰদত্ত আৰু গৌতমী। আশ্ৰমত গৌতমীয়েই শকুন্তলাক চোৱা চিতা কৰিছিলে। আশ্ৰমৰ কোলা আৰু তাত কাশ্যপ সখীসকল সমন্বিতে আশ্ৰমবাসীসকলৰ অন্তৰ সুদা কৰি শকুন্তলাই আশ্ৰমৰ পৰা বিদায় ল'লে। গছ লতা ফুল লতিকা গোটেইবিলাকে কান্দিবলৈ ধৰিলে। তৃতীয় অংকৰ শেষত দেখা গ'ল দুষ্যন্ত আৰু শকুন্তলাৰ মাজত বিয়া হৈ গৈছে। তাৰ পিছতো ৰজাই তেওঁৰ যিখিনি কাম কৰিব লাগে এইখিনি কাম কৰালৈকে কেনেকৈ আশ্ৰমত আছিল আৰু এই ইষ্টি বুলি কোৱা হয় ইষ্টি সমাপনৰ লগে লগে ঋষিসকলে ৰজাক কেনেকৈ বিদায় দিছিল, আশ্ৰম এৰি থৈ কেনেকৈ তেওঁ ৰাজধানীলৈ গুচি গৈছিল, ৰজা এনেদৰে ৰাজধানীলৈ যোৱাৰ কথা বিষ্কম্ভকত উল্লেখ আছে। মানে সংস্কৃত নাটকখনত যিটো বিষ্কম্ভ আছে তাত যথেষ্ট বৰ্ণনাবহুলভাৱে এই ঘটনা নাটকীয় ৰূপত উপস্থাপন কৰা হৈছে আৰু তাৰ প্ৰভাৱো সুদূৰপ্ৰসাৰী। ইয়াৰ পৰাই নাটকীয় ঘটনাই স্বাভাৱিক সুতেৰি অন্য এটা পথে গতি কৰিছে। এতিয়া সূক্ষ্মাতিসূক্ষ্মভাৱে চালে কেইটামান কথা ওলাই পৰিব যে যিমানখিনিলৈকে আমাৰ কাহিনীক্ৰমটো আগবাঢ়িছিল সিমানখিনিলৈকে স্বাভাৱিকে আছিল। পাঠকে বা দৰ্শকে আশা কৰিব দেউতাকে বিদায় দিয়াৰ পিছত ছোৱালীজনীৰ সুশান্তি হ'ব, স্বাভাৱিক এটা ধাৰণা। বা শকুন্তলায়ো গৈ দুষ্যন্ত ৰজাৰ লগত সুখে শান্তিৰে থাকিব, ৰাণী হৈ থাকিব, ইত্যাদি বহুত কথা পাঠকৰ বা দৰ্শকৰ মনলৈ আহিব পাৰে। কিন্তু এইখিনিতে ঘটনাটোৱে গতি সলালে। দুষ্যন্ত আৰু শকুন্তলাৰ মাজত গান্ধৰ্ব বিয়া হ'ল আমি গম পালোঁ। তাৰপিছত ইষ্টি সম্পন্ন হোৱাৰ পিছত ৰজাই আশ্ৰমবাসীৰ পৰা বিদায় লৈছে, সেয়াও আমি জানিলোঁ। ৰজাই আশ্ৰম ত্যাগ কৰাৰ লগে লগে শকুন্তলা বিৰহত কাতৰ হৈছে, সেয়াও আমি দেখিলোঁ। তাৰ ফলত তেওঁ নিজকে পাহৰি গৈছে আৰু চিন্তাত মগ্ন হৈছে। প্ৰিয়ম্বদা আৰু অনসূয়াই পুষ্পকাননত প্ৰৱেশ কৰি শকুন্তলাৰ ভাগ্য দেৱতাক পূজা কৰিবলৈ চেষ্টা কৰিছে। এনে সময়তে ৰজাৰ ৰাজধানীলৈ গৈ শকুন্তলাক মনত পেলাবনে নাই এই কথা ভাবি তেওঁলোকে মনত সন্দেহ প্ৰকাশ কৰিছে। কাশ্যপ ঋষিও তীৰ্থৰ পৰা উভতি আহিছে, শকুন্তলা আৰু ৰজাৰ বিয়াত অনুমোদন কৰিবনে নাই সখী দুগৰাকীৰ চিন্তা হৈছে। এনে সময়তে দুৰ্বাসা উপস্থিত হৈছে আৰু তেওঁ আতিথ্য সৎকাৰ নাপাই অভিশাপ বৰ্ষণ কৰিছে। অভিশাপ শুনাৰ পিছত প্ৰিয়ম্বদাই শকুন্তলাক ক্ষমা কৰিবলৈ কাবৌকোকালি কৰিছে আৰু অভিজ্ঞান দৰ্শন কৰিলে সাপ নিৰ্বাপিত হ'ব বুলি ঋষিয়েও কৈছে। বিদায়ৰ সময়ত ৰজাই শকুন্তলাক আঙুঠি এটা পিন্ধাই থৈ যোৱাৰ কথাও আমি ইতিমধ্যে গম পাইছোঁ। সৌভাগ্য দেৱতাক পূজা কৰিবলৈ তোলা ফুলৰ শৰাইটো মাটিত পৰি অমংগলৰ ইংগিতো দিছে। অভিশাপৰ কথা শকুন্তলাক নজনাবলৈ অনুসূয়া প্ৰিয়ম্বদাই মনো থিৰ কৰিছে। এইখিনিলৈকে সকলো ঠিকে আছে। এতিয়া ক'ত সংঘাতটো আহিল? যে দুৰ্বাসাৰ অভিশাপ উচ্চাৰণ, অভিশাপৰ প্ৰতিকাৰ ৰূপে অভিজ্ঞান ৰূপে আঙুঠিৰ অৱস্থান আৰু অনুসূয়া প্ৰিয়ম্বদাৰ বাহিৰে আনে অভিশাপৰ কথাটো নজনাকৈ থকাটো, এই কথাকেইটাই কি কৰিলে নাটকীয় কাহিনীটো গঠন বিকাশ আৰু পৰিণতিত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিলে। প্ৰথম অংকত কন্দমণিয়ে শকুন্তলাৰ প্ৰতিকূল দেৱতাৰ কাৰণে সন্তুষ্ট কৰিবৰ কাৰণে হোমতীৰ্থলৈ গৈছে। চতুৰ্থ অংকৰ অংকত অনুসূয়াই সৌভাগ্য দেৱতাৰ অৰ্চনাৰ কথাও উল্লেখ কৰিছে। এই সকলোবিলাক কৰাৰ পাছতো দুৰ্ভাগ্য কিয় আহিল? ভাৰতীয় সংস্কৃতিত এটা কথা আছে, দৈৱ কৰ্মফল ভাগ্য আদি সম্বন্ধে বহু প্ৰাচীন কালৰ পৰাই কেতবোৰ ধাৰণা প্ৰচলিত আছে। গ্ৰহ নক্ষত্ৰ আদিৰ অশুভ যুগতো দৈৱ প্ৰতিকূল হ'ব পাৰে, দৈৱ প্ৰতিকূল হ'লে তাৰ ভোগকাল এচুৱা থাকে, এচুৱা নাথাকিব পাৰে। দৈৱ স্তুতি, গ্ৰহ অৰ্চনা, সৌভাগ্য দেৱতাৰ অৰ্চনা, এইবিলাক নিত্য নৈমিত্তিক কৰিবই লাগে। এইবিলাক কৰাৰ পাছতো কেতিয়াবা প্ৰতিকূলতা আঁতৰি নাযাব পাৰে, কেতিয়াবা ক্ষতিৰ মাত্ৰা হ্ৰাস হয় বুলিও বিশ্বাস কৰা হয়, কেতিয়াবা হ্ৰাস নহয়। গতিকে এনেকুৱা ধৰণৰ বহু কথা জনবিশ্বাসত আছে, আৰু সেইবিলাক সেই সময়তো কৰা হৈছিল আৰু এতিয়াও কৰি থকা হয়। এইটো এটা লোকবিশ্বাস। শকুন্তলা গৈ ৰজাৰ ওচৰত থিয় হ'ল। ৰজা দুষ্যন্ত, শকুন্তলা, কর্ণ প্রভৃতি যিসকল ব্যক্তি চরিত্ররূপে নাটকত অবতীর্ণ হয়েছে, তেওঁলোকে নাটকখনত অভিশাপ সম্পর্কে বা আঙুঠিটোর সম্পর্কে অজ্ঞাত। ইফালে অভিশাপে তেওঁলোকৰ ওপৰত, বিশেষকৈ শকুন্তলাৰ ওপৰত ক্ৰিয়া আৰম্ভ কৰিছে। সকলো দায় দোষ শেষ কৰিবৰ কাৰণে, খণ্ডাবৰ কাৰণে তেওঁলোকে যিবোৰ ৰীতি নীতি কৰিব লাগে, পালন কৰিব লাগে, সেইবিলাকো কৰিছে। কিন্তু তথাপিও আঙুঠিটো ক'ত হেৰালে বা কিয় দুষ্যন্ত ৰজাই শকুন্তলাক মনত পেলাব নোৱাৰিলে, কেনেকৈনো শকুন্তলাই দুষ্যন্ত ৰজাৰ ওচৰত থিয় হোৱাৰ পাছত অপমানিত হ'বলগীয়া হ'ল আৰু তাত আনকি আশ্ৰয়ৰ অকণমানো জেগা নাপায়, বেলেগ আশ্ৰমলৈ যাবগৈলগীয়া হ'ল, ইত্যাদি যিখিনি কথা আছে সেইখিনি আমি পিছৰ কিতা অংকত পাম। সেই বিষয়ে আমি পিছৰ ক্লাছলৈ আমি আলোচনা কৰিবলৈ যাম। কিন্তু এতিয়া চতুৰ্থ অংকত মাত্ৰ এইখিনি কথাই আছে, এইখিনি কথাকে আমি জানিব লাগিব। আৰু ইয়াৰ বিশেষত্বটো মই কৈছোঁৱেই যে শকুন্তলাৰ বিদায়ৰ সময়ত কেনেকৈ পশু পক্ষী গছ লতিকা সকলোৱে বিভিন্ন ধৰণে দুখ প্ৰকাশ কৰিছিল, বা বিয়াখনৰ কথা মনে মনে তেওঁলোকে জানিছিল, বা শকুন্তলাৰ বিদায়ৰ পৰ্বত আচলত কামুৰি ধৰি কেনেকৈ হৰিণা পোৱালিটোৱে কান্দিছিল, বা বন গছ লতিকাই চকুলো টুকিছিল ইত্যাদি, গোটেই দৃশ্যটোৱে প্ৰকৃতিক জীৱন্ত ৰূপত তুলি ধৰিছে। আৰু ইয়াতেই আছে গোটেই অংকটোৰ সাৰ্থকতা। আজি ইমানকে দিলোঁ, তোমালোকে পিছৰ ক্লাছত পিছৰ কথাখিনি শুনিবলৈ পাবা। ধন্যবাদ।